আদিপুস্তক ছয় অধ্যায় মানুহৰ ভ্ৰষ্টতা। এইদৰে পৃথিৱীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰ জন্ম হ'ল। ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৰ্তি দেখিলে আৰু সেয়ে তেওঁলোকৰ যিয়ে যাকে পচন্দ কৰে তেওঁ তাকে বিয়া কৰাই ল'লে। এই অৱস্থা দেখি জিহুৱাই ক'লে, মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব, কিয়নো মানুহ ৰক্ত মাংসৰে গঠিত মাত্ৰ, তেওঁলোক 120 বছৰ জীয়াই থাকিব। সেই কালত আৰু পৰৱৰ্তী কালত পৃথিৱীত নাফিলসকল আছিল, তেওঁলোক আছিল ঈশ্বৰৰ সন্তানসকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰণা কালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল। জিহুৱাই দেখিলে যে পৃথিৱীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়। পৃথিৱীত মানুহ সৃষ্টি কৰি জিহুৱা দুখিত হ'ল আৰু অন্তৰত বেজাৰ পালে। সেয়ে জিহুৱাই ক'লে, মই নিজে সৃষ্টি কৰা মানুহক পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম, মানুহৰ লগতে সকলো ডাঙৰ জীৱ জন্তু, বগাই ফুৰা প্ৰাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম, কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো। কিন্তু নূহৰ প্ৰতি জিহুৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল। নূহ আৰু জলপ্লাৱন। এয়া হৈছে নূহৰ বিৱৰণ। নূহ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেওঁই সিদ্ধ আছিল। ঈশ্বৰৰ লগত নূহে সম্পৰ্ক ৰাখি চলিছিল। ছেম, হাম আৰু জেফত নামৰ নূহৰ 3জন পুত্ৰ আছিল। সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুৰ্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল। ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে পৃথিৱী ভ্ৰষ্টতাৰে পূৰ্ণ হৈছে, কিয়নো পৃথিৱীৰ সকলো প্ৰাণীয়ে দুৰ্নীতিৰ পথত চলিবলৈ ধৰিলে। ঈশ্বৰে নূহক ক'লে, মই দেখা পাইছো যে সমগ্ৰ মানৱ জাতিকে ধ্বংস কৰাৰ সময় হ'ল, কিয়নো তেওঁলোক ক্ৰোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতেই মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম। তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্মাণ কৰা, তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলা জোঁটৰে লিপি দিবা। জাহাজখন তুমি এইদৰে নিৰ্মাণ কৰিবা, দীঘলে 300 হাত, পথালিয়ে 50 হাত আৰু তাৰ উচ্চতা হ'ব 30 হাত। জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ 1 হাত পৰ্যন্ত খিৰিকী কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা। প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে 3 তলাকৈ তাক নিৰ্মাণ কৰিবা। আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস প্ৰশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীৰে ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্ৰাণীৰ মৃত্যু হ'ব, কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম। তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাইজা আৰু তোমাৰ পু বোৱাৰীসকল থাকিব। তোমাৰ লগত জীয়াই ৰাখিবলৈ প্ৰত্যেকবিধ প্ৰাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা। বিধে বিধে চৰাই, বিধে বিধে পশু আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা। তুমি সকলোবিধৰ খোৱা বস্তু গোটাই থবা, সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ'ব। তেতিয়া নূহে সেইদৰে কৰিলে, ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে তেওঁ সকলোকে কৰিলে।